গীতমালা ১৬ অধ্যায়। মিকটাম নামৰ ডাউদৰ ৰচিত গীত। হে যীহোৱা, তুমি মোক ৰক্ষা কৰা, কিয়নো মই তোমাতেই আশ্ৰয় লৈছো। মই যীহোৱাক কলো, তুমিয়েই মোৰ প্ৰভু, তোমাৰ বাহিৰে মোৰ আন কতো মংগল নাই। পৃথিৱীত যিসকল পবিত্ৰ লোক থাকে তেওঁলোক মহান, তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়। যিসকলে আন দেৱতাক মনোনীত কৰে তেওঁলোকৰ অধিক যাতনা হ'ব। তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য মই তাক উৎসৰ্গ নকৰিম, দেৱতাৰ নামো মোৰ ওঠত নলম। যিহুৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পাণপাত্ৰ, মোৰ ভৱিষ্যত তোমাৰ হাততে আছে। মোৰ সীমাৰ মাজত যি ঠাই পৰিছে সেয়ে মনোহৰ ঠাই, অৱশ্যে মোৰ এক মনোমোহা আধিপত্য আছে। যিজনাই মোক সুবুদ্ধি দিয়ে মই সেই যীহোৱাৰ ধন্যবাদ কৰিম। ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে। মই যীহোৱাক সদায় মোৰ সন্মুখত ৰাখো, তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহ'ম। এইকাৰণে মোৰ মন আনন্দেৰে ভৰা, মোৰ হৃদয়ে উল্লাস কৰে, মোৰ শৰীৰ নিৰাপদে থাকিব, কিয়নো তুমি মোৰ প্ৰাণ চিউলত ত্যাগ নকৰিবা, তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা। তুমি মোক জীৱনৰ পথ শিকাইছা, তোমাৰ উপস্থিতিত আছে পৰিপূৰ্ণ আনন্দ, তোমাৰ সোঁহাতত আছে অনন্ত সুখ।